সমগ্র ৰাজ্যতে আজি ব্যাপক উৎসাহ উদ্দীপনাৰে ভোগৰ উৎসৱ ভোগালী বিহু পালন কৰা হৈছে। উৰুকাৰ নিশাৰ প্ৰীতি ভোজভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি আশীষ লৈছে। ইয়াৰ পাছত অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি জ্যেষ্ঠজনক সেৱা কৰাৰ লগতে কনিষ্ঠজনে আশীৰ্বাদ লৈছে। ভোগালী বিহু উদযাপনৰ লগত সংগতি ৰাখি নামঘৰ আৰু সত্ৰসমূহতো নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু উপলক্ষে কণীযুঁজৰ লগতে কণ কণ ল'ৰা ছোৱালী, মহিলা আৰু বয়োজ্যেষ্ঠসকলৰ মাজত বিভিন্ন খেল ধেমালিৰ আয়োজন কৰা হৈছে। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ যোগে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে এটা বাৰ্তাত ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এটা বাৰ্তাত ভোগালী বিহুক কৃষিজীৱী চহা সমাজৰ প্ৰাপ্তিৰ আনন্দৰে সমৃদ্ধ তথা অসমীয়াৰ স্পন্দন বুলি অভিহিত কৰে। তেওঁ লগতে সকলোৰে জীৱন সুশান্তি আৰু প্ৰাচুৰ্যৰে ভৰি পৰাৰো কামনা কৰে। ৰাজ্যৰ অন্য স্থানৰ লগতে সত্ৰবিধ মাজুলীতো আজি পুৱতি নিশা ৰাইজে মেজি জ্বলাই অগ্নিদেৱতাৰ সেৱা লয়। উজনি মাজুলীৰ শ্ৰীৰাম দেৱত্বৰ গাঁৱৰ মিচিং ৰাইজে শ্ৰীৰাম দেৱত্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত সমজুৱকে আয়োজন কৰা ভোগালী বিহুস্থলীত উৰুকাৰ নিশা ভোজ ভাত খাই আজি পুৱাতে পৰম্পৰা ৰক্ষা কৰি নীতি নিয়মৰ মাজেৰে মেজিত অগ্নি সংযোগ কৰে। দুটাকৈ মেজি সাজি পুৰুষ মেজিৰ ৰূপে প্ৰথমটো মেজি জ্বলাই অগ্নিদেৱতাৰ শলাগ লোৱা হয়। ইয়াৰ কিছু পাছতে মহিলা মেজিটো জ্বলাই বছৰটোত একো অপায় অমংগল নহবলৈ পুনৰবাৰ অগ্নিদেৱতাৰ আশীৰ্বাদ লোৱা হয়। মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ উদাসীন ভকত বৈষ্ণৱসকলেও পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাই ভোগালী বিহু উদযাপন কৰিছে। সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে অসমবাসীলৈ বিহুৰ শুভেচ্ছা জনাই এইদৰে কয়।
অসমীয়া সংস্কৃতি বুলি ক'লে আমি বিহুৰ নাম উচ্চাৰণ কৰিবই লাগিব। বিহুৰ ব্যতিৰেকে এটা অসমীয়া জাতি কেতিয়াও বৰ্তি থাকিব নোৱাৰে। সেয়েহে জাতি গঠনৰ মাজত বিহুগীতাৰ এনে প্ৰক্ৰিয়া আছে য'ত প্ৰতিকোটি জাতিটোৰ কেনেধৰণেৰে জীৱন গাথা হ'ব লাগে তাক প্ৰকাশান্বিত কৰি আছে। এই মকৰ সংক্ৰান্তিৰ পবিত্ৰ দিৱসত আমাৰ মাজত যাতে সমন্বয় গঢ় লয়, যি সমন্বয়ে সমাজৰ মাজত থকা ভেদভাৱবিলাক দূৰ কৰে, তাৰ কাৰণে সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খোৱাৰ যি প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াই আমাক সমন্বয়টো সুদৃঢ় কৰি দিয়াৰ পিছত 33 কোটি দেৱতাৰ ভিতৰত আমি সাক্ষাৎ ৰূপত দৰ্শন কৰোঁ অগ্নি। সেই অগ্নিৰ ব্যতিৰেকে এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। সেয়েহে অগ্নিৰ পূজনৰ প্ৰক্ৰিয়াৰে মকৰ সংক্ৰান্তিৰ পবিত্ৰ দিৱসত সকলোৱে অগ্নি পূজনৰ এটা ব্যৱস্থা কৰি মেজিৰ পৰম্পৰা আমাৰ সংস্কৃতিৰ মাজত সোমাই আছে।
বৰাক উপত্যকাৰ 3খন জিলাতে আজি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। কাছাৰ জিলাৰ উৎসৱমুখৰ পৰিৱেশৰ মাজত স্থানীয় ৰাইজে আজি পুৱা মেজি জ্বলাই অগ্নিদেৱতাৰ সেৱা লয়। জিলাবাসীয়ে ঘৰে ঘৰে প্ৰস্তুত কৰা পিঠা পনাৰে আজি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উদযাপন কৰিছে। ৰাজ্যত বিগত 10 বছৰত মাধ্যমিক বিদ্যালয়ৰ আধা তেৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 42% হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ শিক্ষানীতিৰ বাবে এয়া বৃহৎ জয়, যদিও আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সম্পূৰ্ণৰূপে নাইকিয়া নোহোৱালৈকে ৰাজ্য চৰকাৰ ক্ষান্ত নহয়। জামুগুৰিহাটৰ ধলাইবিল আৰু নাহৰবাৰীৰ মাজৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা 6 ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভকতক আদৰিবলৈ জামুগুৰি ৰাইজ সাজু হোৱাৰ লগতে আই মাতৃসকলে হৰিনামেৰে সমন্বয় ক্ষেত্ৰখনি মুখৰ কৰি ৰাখিছে। অলপতে সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই অধিৱেশনস্থলীত উপস্থিত হৈ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। প্ৰস্তুতিক লৈ শ্ৰীডেকাই সন্তুষ্টি প্ৰকাশ কৰাৰ উপৰি অধিৱেশনখনি প্ৰতিটো দিশতে সৰ্বাংগ সুন্দৰ হ'ব বুলি উল্লেখ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।